TV. এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৱৰ্ল্ড ইকনমিক ফৰামৰ সন্মিলনত অংশ লোৱাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ছুইজাৰলেণ্ডলৈ ৰাওনা। গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত বাগৰুম্বা দহৌ কাৰ্যসূচীৰ সন্দৰ্ভত সামাজিক মাধ্যমত ইতিবাচক প্ৰচাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুখ্যমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন। জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰ দাখিল আৰু সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলা বাদক মিনতি খাউণ্ডৰ আজি দিনৰ 8 বজাত নৱগ্ৰহ শ্মশানত শেষকৃত্য। ছুইজাৰলেণ্ডৰ ডাভোছত আজিৰে পৰা অহা 23 জানুৱাৰীলৈ অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেশখনলৈ ইতিমধ্যে ৰাওনা হৈছে। অসমৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অংশগ্ৰহণৰ সুযোগ লাভ কৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই সন্মিলনত ভাৰতৰ কেইবাখনো আগশাৰীৰ ৰাজ্যৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব। ডাভোছত বিশ্বৰ উদ্যোগপতি, অৰ্থনীতিবিদ, বহুজাতিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰববীসকলৰ লগত ৱৰ্ল্ড ইকনমিক ফৰামত অসমক প্ৰতিনিধিত্ব কৰা মুখ্যমন্ত্ৰী ডঃ শৰ্মা হ'ব প্ৰথমগৰাকী অসমীয়া। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই ফৰামত অংশগ্ৰহণৰ জৰিয়তে অসমে আৰ্থিক ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগ আকৰ্ষণ কৰা, স্থায়ী উন্নয়ন আৰু প্ৰযুক্তিগত উদ্ভাৱনত অসমক আগশাৰীলৈ লৈ যোৱাৰ দিশত পদক্ষেপ ল'ব। তেওঁ এই ফৰামত 17খনতকৈও অধিক বৈঠকত অংশ লোৱাৰ লগতে বহুকেইখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ কথা। সন্মিলনৰ 56 সংখ্যক এই বাৰ্ষিক বৈঠকত বিশ্বৰ 3000ৰো অধিক নেতাই অংশগ্ৰহণ কৰাৰ কথা আছে। 5-দিনীয়া এই সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ভাৰতৰ বিভিন্ন কোম্পানীৰ 100গৰাকীৰো অধিক মুখ্য কাৰ্যবাহী বিষয়া তথা চৰকাৰী প্ৰতিনিধিৰ এটা বৃহৎ দলে ইতিমধ্যে ছুইজাৰলেণ্ডত বাহৰ পাতিছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, প্ৰহ্লাদ যোশী, কে ৰামমোহন নাইডু এই সন্মিলনত উপস্থিত থকাৰ লগতে দ্বিপাক্ষিক বৈঠকতো উপস্থিত থকাৰ সম্ভাৱনা আছে। অসমকে ধৰি মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী কেইগৰাকীয়ে নিজ নিজ ৰাজ্যত বিনিয়োগ কৰাৰ বাবে বিনিয়োগকাৰীসকলৰ আকৰ্ষণৰ চেষ্টা কৰিব। গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত বাগৰুম্বা দহৌ কাৰ্যসূচী সম্প্ৰতি সামাজিক মাধ্যমযোগে বহুল প্ৰচাৰ হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে বাগৰুম্বা নৃত্যৰ দৃশ্য প্ৰচাৰ কৰাৰ ফলত অসমৰ বাগৰুম্বা বিশ্বৰ মাজলৈ যোৱাটো সম্ভৱ হোৱা বুলিও তেওঁ কয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা কালিৰ পৰা আজিলৈকে কেইবাটাও টুইট কৰিছে আৰু আপোনালোক সকলোৱে জানে যে সমগ্ৰ বিশ্বতে তেখেতৰ ফলোৱাৰ্ছ আছে ছ'চিয়েল মিডিয়াত, ইনষ্টাগ্ৰামত, ফেচবুকত, টুইটাৰত। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এক প্ৰকাৰ অসমৰ ব্ৰেণ্ড এম্বেচাডৰৰ দৰে বাগৰুম্বা নৃত্যক আজি বিশ্বৰ মঞ্চলৈ লৈ যোৱাত সহায় কৰিছে।
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে আৰক্ষী কনষ্টেবল পদৰ আবেদনৰ বাবে প্ৰাৰ্থীৰ বয়সৰ উচ্চসীমা বৰ্তমানৰ 25 বছৰৰ পৰা 26 বছৰলৈ বৃদ্ধি কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰাৰ লগতে আবেদনৰ সময়সীমাও 15 দিন বৃদ্ধি কৰা হৈছে বুলি প্ৰকাশ কৰিছে। একেদৰে ADREৰ জৰিয়তে চাকৰি যোগদান কৰাসকলকে ধৰি ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলি আবেদনৰ বাবে স্বাগত সতীৰ্থ পৰ্টেলটো অহা মাহত পুনৰ মুকলি কৰা হ'ব বুলি তেওঁ সদৰি কৰিছে। ADREৰ বাবে আবেদন কৰা দিব্যাংগ প্ৰাৰ্থীসকলে বিচৰা ধৰণে পূৰ্বে মেডিকেল পৰীক্ষাত অনুত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ কাৰণে দ্বিতীয়বাৰৰ বাবে মেডিকেল পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ কয়। অপ্ৰাদেশিকীকৃত বিদ্যালয়ৰ শিক্ষকৰ আবেদনৰ পৰ্টেলটো শীঘ্ৰে মুকলি কৰিবলৈ তেওঁ শিক্ষা বিভাগক নিৰ্দেশ দিয়ে বুলি প্ৰকাশ কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ'ব। দলটোৰ ৰাষ্ট্ৰীয় ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচন সূচী অনুসৰি আজি দিনৰ 2 বজাৰ পৰা 4 বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ দাখিল কৰিব পৰা যাব। নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰিচালিত হ'ব। মনোনয়ন পত্ৰসমূহ বিয়লি 4 বজাৰ পৰা পৰীক্ষা কৰা হ'ব। সন্ধিয়া 6 বজা পৰ্যন্ত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন প্ৰক্ৰিয়াৰ অন্তত প্ৰয়োজনত কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব। কাইলৈ বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। সম্প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। শ্ৰীনাড্ডাক 2019 চনত দলটোৰ কাৰ্যকৰী সভাপতি হিচাপে নিয়োজিত কৰা হৈছিল আৰু 2020 চনৰ জানুৱাৰীত তেওঁক ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ স্থলাভিষিক্ত কৰা হৈছিল। জনতাৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে শিল্পীগৰাকীৰ পন্নী গৰিমা শইকীয়া গাৰ্গে পানবজাৰ থানাত এজাহাৰ দাখিল কৰিছে। শিখা শৰ্মা নামৰ মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক কথা লিখি আহিছিল। ইপিনে হোজাই জিলাৰ লংকা হাইস্কুলৰ মহাৰজত জয়ন্তীৰ কালি সামৰণি অনুষ্ঠানত বিশিষ্ট শিল্পী তৰালী শৰ্মাই অংশ লৈ জুবিন গাৰ্গ অসমীয়া জাতিৰ বাবে সম্পদ বুলি মন্তব্য কৰাৰ লগতে তেওঁৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰে। তেওঁ লগতে ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আস্থা আছে বুলিও প্ৰকাশ কৰে।
জুবিন গাৰ্গ আচলতে যিটো সত্তা অসমীয়া মানুহে পাহৰা নাই আৰু কেতিয়াও পাহৰিব নোৱাৰে, কিন্তু প্ৰত্যেক মই ভাবো প্ৰত্যেক অসমীয়াৰ মনতে সেই সুধনিটো আজিৰ তাৰিখতো আছে যে আচলতে কি হৈছিলে বা কি হব লাগে। গতিকে অসমৰ প্ৰত্যেকগৰাকীয়ে আজিৰ তাৰিখতো সেইটোৱে বিচাৰি আছে যে ক'ৰবাত সঁচা কথাটো পোহৰলৈ আহক আৰু জুবিন গাৰ্গে ন্যায় পাওক। আৰু সম্পূৰ্ণ আস্থা আছে যি প্ৰক্ৰিয়া চলি আছে আৰু সকলোৱে নিজৰ নিজৰ ধৰণে চেষ্টা কৰি আছে আচলতে। গতিকে মই আশা কৰিছোঁ আমি সোনকালে জুবিন গাৰ্গৰ এই গোটেই কাহিনীটো কি হৈছিলে সেইটোও গম পাম আৰু তেওঁৰ আত্মা চিৰশান্তি সদায় চিৰশান্তি পাওক আৰু যিটো ন্যায় প্ৰক্ৰিয়া সেইটোৱে সঠিক উত্তৰ আমাক দিয়ক।
প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চা শীৰ্ষক কাৰ্যসূচীৰ বাবে নলবাৰী জিলাৰ বৰক্ষেত্ৰী আদৰ্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ মৃদুমলয় বৰ্মনক নিৰ্বাচিত কৰা হৈছে। তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰত্যক্ষভাৱে প্ৰশ্নোত্তৰ শিতানত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। ছাত্ৰগৰাকীয়ে এই কাৰ্যসূচীত ভাগ লোৱাৰ উদ্দেশ্যে আজি নতুন দিল্লীলৈ ৰাওনা হ'ব। উল্লেখযোগ্য যে মৃদুমলয় বৰ্মনে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰৰ তিনিটা ভিন্ন পৰ্যায় অতিক্ৰম কৰি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। তেওঁ এই কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ পোৱা অসমৰ একমাত্ৰ ছাত্ৰ হিচাপে নিৰ্বাচিত হৈছে। সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতী খাউণ্ডৰ আজি দিনৰ আঢ়ৈ বজাত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব। যশস্বী শিল্পী খাউণ্ডৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বেহেলাবাদনেৰে অসমক প্ৰতিনিধিত্ব কৰি শিল্পীগৰাকীয়ে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছিল। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বাৰ্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। 1940 চনত লাভ কৰা যশস্বী শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 85 বছৰ। আকাশবাণীৰ বি হাই গ্ৰেড শিল্পী মিনতী খাউণ্ড শাস্ত্ৰীয় সংগীতৰ অন্যতম গুৰুৰূপে সমগ্ৰ দেশতে পৰিচিত আছিল। মৃত্যুৰ সময়ত তেওঁ পুত্ৰ অসম লোকসেৱা আয়োগৰ সদস্য পবিত্ৰ ৰাম খাউণ্ড আৰু কন্যা বিশিষ্ট বেহেলাবাদক সুনীতা খাউণ্ড ভূঞাক এৰি থৈ যায়। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু নাহৰকটীয়া ক্ৰিকেট সন্থাৰ সহযোগত আজিৰ পৰা ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত অৱস্থিত অসম ক্ৰিকেট সন্থাৰ খেলপথাৰত অষ্টম বাৰ্ষিক আছাম প্ৰিমিয়াম ক্লাব চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। আজি দুলিয়াজান কলেজ ক্ৰিকেট ক্লাব আৰু নামৰূপ ক্ৰিকেট একাডেমীৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলখন বিধায়ক তথা অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে উদ্বোধন কৰে। বিধায়কগৰাকীয়ে প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰাৰ লগতে দুয়ো দলৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰে। এই ধৰণৰ প্ৰতিযোগিতাসমূহে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ন ন ক্ৰিকেট খেলৰ প্ৰতিভা সৃষ্টি কৰাত সহায়ক হ'ব বুলিও উদ্বোধনী অনুষ্ঠানত বিধায়ক শ্ৰী গগৈয়ে উল্লেখ কৰে। যোৰহাট বালিচাপৰিস্থিত দীঘলী সত্ৰৰ সত্ৰাধিকাৰ হেমচন্দ্ৰ মহন্তৰ কালি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 72 বছৰ। সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ৱৰ্ল্ড ইকনমিক ফৰামৰ সন্মিলনত অংশ লোৱাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ছুইজাৰলেণ্ডলৈ ৰাওনা। গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত বাগৰুম্বা দহৌ কাৰ্যসূচীৰ সন্দৰ্ভত সামাজিক মাধ্যমত ইতিবাচক প্ৰচাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুখ্যমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন। জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰ দাখিল। আৰু সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতী খাউণ্ডৰ আজি দিনৰ আঢ়ৈ বজাত নৱগ্ৰহ শ্মশানত শেষকৃত্য। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।